আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
জীৱন যদি বিফল ভয়ৰ স্থান নাই তোমাৰ ছায়া তেওঁ নাই, তেওঁ যে শান্তি লাগ, তেওঁ যে শান্তি লাগ, তেওঁ যে শান্তি লাগ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আহক আজি আমি ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰ আলোচনা কৰিবলৈ আগবাঢ়ো। আজি আমাৰ আলোচনাৰ বিষয় হৈছে বাইবেলৰ পুৰণি নিয়মৰ দ্বিতীয় চমুৱেল পুস্তকখনৰ 8 আৰু 9 নম্বৰ অধ্যায়। এই দুটা অধ্যায়ত আমি দাউদ ৰজাৰ জীৱনৰ বিশেষ ধৰণৰ উন্নতি দেখিবলৈ পাম। তেওঁৰ জীৱনৰ এই দ্ৰুত উন্নতিৰ কাৰণ আছিল ঈশ্বৰৰ সহায়। ঈশ্বৰ তেওঁৰ লগে লগে আছিল। ঈশ্বৰৰ দৃষ্টিত তেওঁ যে পাপ আৰু অপৰাধ কৰা নাছিল এনে নহয়, তেওঁ কৰিছিল। কিন্তু বিশ্বাসৰ দ্বাৰা তেওঁ ঈশ্বৰৰ সন্তান হোৱা হেতুকে পিতৃ ঈশ্বৰে তেওঁৰ অপৰাধবোৰ ক্ষমা কৰিছিল আৰু তেওঁক সকলো সংকটৰ পৰা উদ্ধাৰ কৰিছিল, কাৰণ এয়া পিতা পুত্ৰৰ সম্বন্ধ আছিল। পুত্ৰ হাজাৰ বাৰ পৰিলেও পিতৃয়ে তেওঁক তুলিবলৈ ৰৈ থাকে। প্ৰিয় শ্ৰোতা, আজিও আমি যদি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰো, তেন্তে সত্য আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপ আৰু অপৰাধবোৰ ক্ষমা কৰিবলৈ সাজু হৈ থাকে আৰু তেওঁৰ সন্তান হবলৈ তেওঁ আমাক অধিকাৰ দিয়ে, যদিহে আমি সেই পাপ স্বীকাৰ কৰো আৰু ক্ষমা বিচাৰো। আৰু আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেন্তে হাজাৰ বাৰ সংকটত পৰিলেও তেওঁ আমাক তুলিব। কিন্তু দুখৰ কথা এইয়ে যে আজি আমাৰ মাজৰেই বহুতে হয়তো ঈশ্বৰৰ সন্তান হ'ব পৰা নাই, বহুতে ঈশ্বৰৰ ওচৰ চপা নাই। যি কি নহওক, আহক আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰি আমাৰ আলোচনালৈ আগবাঢ়ি যাওঁ হওক আৰু দাউদৰ জীৱনৰ যোগেদি শিক্ষা লওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ, হে আমাৰ সৰগ নিবাসী মৰমীয়াল পিতৃ পবিত্ৰ প্ৰভু, আপোনাৰ ওচৰত আমি কাতৰে নিবেদন কৰিছো, আপুনি আমাৰ জ্ঞান চকু মুকলি কৰক আৰু মনৰ কপটতা দূৰ কৰক, যাতে আমি আপোনাৰ ব্যৱস্থা বুজি পাওঁ আৰু আপোনাৰ অনুগ্ৰহৰ সমভাগী হৈ আপোনাৰ সন্তান হ'ব পাৰোঁ। আজিৰ আলোচনাৰ ওপৰত আপোনাৰ আশীৰ্বাদ থাকক আৰু দাউদৰ জীৱনৰ যোগেদি আমিও যেন আত্মিকভাৱে লাভৱান হ'ব পাৰোঁ, আপুনি আমাক এনেদৰে আশীৰ্বাদ কৰক। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আজি আমি দ্বিতীয় চমুৱেল পুস্তকখনৰ 8 আৰু 9 নম্বৰ অধ্যায় আলোচনা কৰিবলৈ ওলাইছো আৰু এই আলোচনাৰ মূল বিষয়টো হ'ল দাউদে তেওঁৰ সাম্ৰাজ্য একত্ৰিত কৰা আৰু তেওঁৰ সাম্ৰাজ্য বৃদ্ধি কৰা। কিন্তু তাৰ আগতে আমি সদায় কৰি অহাৰ দৰে আপোনাক এটা অনুৰোধ কৰিব খুজিছো। আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখিছেনে? যদি লিখা নাই, আজিয়েই দুখাৰিমান লিখি পঠিয়াবচোন। আৰু আগতে লিখিলেও আকৌ লিখাততো একো আপত্তি নাই, গতিকে অনুগ্ৰহ কৰি আজিয়েই আমাৰ ঠিকনাত দুখাৰিমান চিঠি লিখি পঠিয়াওকচোন, কিয়নো আপোনালোকৰ পৰা চিঠি পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকো। প্ৰিয় শ্ৰোতা, ইয়াৰ আগতে আমি পাই আহিছিলো যে দাউদে তেওঁৰ সাম্ৰাজ্যৰ ৰাজধানী জেৰুচালেমত স্থাপন কৰিছিল আৰু ঈশ্বৰৰ নিয়ম চন্দুক তালৈ স্থানান্তৰিত কৰিছিল। তাৰ পাছত তেওঁৰ সাম্ৰাজ্য একত্ৰিত কৰি সুস্থিৰ কৰি লৈছিল আৰু জোনাথনৰ একমাত্ৰ জীৱিত পুত্ৰ মফিবোচতৰ লগত মিত্ৰতা স্থাপন কৰিছিল। তাৰ পাছত তেওঁ ইছৰাইলৰ শত্ৰুসকলৰ লগত যুদ্ধ কৰি তেওঁলোকৰ ওপৰত বিজয়ী হৈ ইছৰাইলৰ সীমা বৃদ্ধি কৰিছিল। এতিয়া আহক তেওঁৰ সাম্ৰাজ্য সুস্থিৰ কৰাৰ বিষয়ে আমি প্ৰথম পদটো পঢ়ো। পাছে দাউদে পলেষ্টিয়াবিলাকক আঘাত কৰি বশীভূত কৰিলে আৰু সিহঁতৰ হাতৰ পৰা প্ৰধান নগৰৰ অধিকাৰ ললে। প্ৰিয় শ্ৰোতা, এই পদটিত পাছে বুলি কোৱা কথাষাৰৰ দ্বাৰা ঈশ্বৰে দাউদৰ লগত নিয়ম স্থাপন কৰাৰ পাছৰ অৱস্থাটোৰ কথা বুজোৱা হৈছে। তাৰ পাছত তেওঁৰ সাম্ৰাজ্য সুস্থিৰ কৰি লৈ পলেষ্টিয়াবিলাকক আক্ৰমণ কৰি তেওঁলোকক পৰাস্ত কৰে। পলেষ্টিয়াবিলাক ইছৰাইলৰ চিৰকলীয়া আৰু দুৰ্ঘূৰ শত্ৰু আছিল। দাউদে তেওঁলোকক আক্ৰমণ কৰি কেৱল ইছৰাইলৰ পৰাই নহয়, আনকি তেওঁলোকৰ নিজৰ সীমাৰ বাহিৰলৈকে খেদি পঠায়। কাৰণ পলেষ্টিয়াসকলে দক্ষিণাঞ্চলৰ এটা বৃহৎ অংশ দখল কৰি ৰাখিছিল। পলেষ্টিয়াসকলৰ পাছত দাউদে চুঘাৰৰ ৰজাক আক্ৰমণ কৰি তেওঁলোকক পৰাস্ত কৰিছিল। সেই যুদ্ধৰ এটি চমু বৰ্ণনা আমি 4 নম্বৰ পদত পাওঁ। প্ৰিয় শ্ৰোতা, এই চুবাৰ ৰজা আছিল হদ্দেজৰ, আৰু এই চুবাৰ ৰাজ্য ইছৰাইলৰ পৰা ইউফ্ৰেটিছ অৰ্থাৎ ফৰাত নদীলৈকে বিস্তাৰিত আছিল। দাউদে হদ্দেজৰ ৰজাক আক্ৰমণ কৰি তেওঁৰ 1000 ৰথৰ ঘোঁৰা লৈছিল, কিন্তু তাৰ সকলোবোৰ ঘোঁৰা নিজৰ কাৰণে ৰখা নাছিল। মাত্ৰ 100 ৰথৰ কাৰণে ঘোঁৰা ৰাখি বাকীবোৰক আঘাত কৰি এৰি দিছিল। কাৰণ দ্বিতীয় বিৱৰণত আমি পাই আহিছো যে ঈশ্বৰে ইছৰাইলৰ ৰজাসকলৰ লগত এটা নিয়ম কৰিছিল যে তেওঁলোকে ঘোঁৰা আৰু তিৰোতাৰ সংখ্যা বঢ়াব নালাগে। কিন্তু আমি দেখা পাওঁ যে দাউদে তিৰোতাৰ সংখ্যা বঢ়াইছিল আৰু চলোমনে ঘোঁৰাৰ সংখ্যা বঢ়াইছিল, সঁচা। তথাপিতো দাউদে কিন্তু ঘোঁৰাৰ ক্ষেত্ৰত ঈশ্বৰৰ নিৰ্দেশ অনুসৰণ কৰিবলৈ চেষ্টা কৰি আছিল। প্ৰিয় শ্ৰোতা, দাউদৰ সাম্ৰাজ্য বিস্তাৰৰ বহল বিৱৰণ এই অধ্যায়ত আমি পাওঁ। সেই নতুন ঠাই আৰু দেশবোৰ যদি আপুনি এখন মানচিত্ৰত অনুসৰণ কৰে তেন্তে আপুনিও আচৰিত হ'ব। তেওঁ সঁচাকৈ ইছৰাইল দেশৰ সীমা বহল কৰিছিল। দক্ষিণে পলেষ্টিয়াসকলৰ দেশলৈ আৰু পূবে মোৱাবিয়াসকলৰ দেশলৈ তেওঁ সাম্ৰাজ্য বৃদ্ধি কৰিছিল। আমি দেখা পাওঁ যে ছিৰিয়া আৰু ইডুমত তেওঁৰ সৈন্যসকলৰ কাৰণে দুৰ্গ নিৰ্মাণ কৰিছিল। সেইকাৰণে ছিৰিয়া, মোৱাব, আমোন, পলেষ্টিয়া আৰু অমালিকিয়াসকল দাউদৰ পৰাধীন হৈছিল, আৰু সেইকাৰণে তেওঁলোকে দাউদক কৰ দিবলগীয়া হৈছিল। এইবাৰ 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিছো। আৰু দাউদে লবণ উপত্যকাত অৰামিয়াহঁতৰ মাজৰ 18,000 লোকক বধ কৰি উভতি অহা সময়ত অতিশয় নাম জ্বলা হল। পাছে দাউদে ইডুমত নানা সৈন্যদল স্থাপন কৰিলে। ইডুমৰ সকলোফালে সৈন্যদল স্থাপন কৰিলত সকলো ইডুমীয়া লোক দাউদৰ তলতীয়া হল, আৰু দাউদ যি যি ঠাইলৈ যায় সেই সকলোতে ঈশ্বৰে তেওঁক জয়ী হবলৈ দিয়ে। প্ৰিয় শ্ৰোতা, দাউদে তেওঁৰ সাম্ৰাজ্য এই সময়লৈকে উত্তৰ, দক্ষিণ, পূব সকলোফালে বৃদ্ধি কৰিলে, কিন্তু পশ্চিমত বিস্তাৰিত কৰাৰ কথা কবই নালাগে, কাৰণ সেই দিশত ভূমধ্য সাগৰ আছিল। 15 নম্বৰ পদ। এইদৰে গোটেই ইছৰাইলৰ ওপৰত ৰাজত্ব কৰি দাউদে নিজৰ সকলো প্ৰজাৰ নিমিত্তে বিচাৰ আৰু ন্যায় সাধন কৰিলে। প্ৰিয় শ্ৰোতা, দাউদে তেওঁৰ সাম্ৰাজ্য ইমান বহল কৰিছিল যে সেই সময়ত তেওঁতকৈ বেছি ডাঙৰ সাম্ৰাজ্য কাৰো নাছিল বুলি ক'ব পাৰি। তেওঁ পৃথিৱীৰ ভিতৰতেই বৃহত্তম আৰু লেখত ল'বলগীয়া শক্তিপূৰ্ণ ৰজা হৈ পৰিছিল। কিন্তু তথাপিতো তেওঁৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ন্যায় বিচাৰ প্ৰদান কৰিব পাৰিছিল। ন্যায় বিচাৰৰ কাৰণে দাউদ উল্লেখযোগ্য ৰজা আছিল। প্ৰিয় শ্ৰোতা, এইদৰে দাউদে সাম্ৰাজ্য সুবিশাল আৰু সুস্থিৰ কৰাৰ পাছত তেওঁ মফিবোচতৰ লগত মিত্ৰতা স্থাপন কৰে। মফিবোচতৰ লগত মিত্ৰতা স্থাপন কৰাই হ'ল দাউদৰ জীৱনৰ আটাইতকৈ আচৰিত ঘটনা। এই ঘটনাটোৱে দাউদৰ মহানতাৰ পৰিচয় দিয়ে। আমি বহুতে অৱশ্যে দাউদক পাপৰ লগত জড়িত এজন পাপী মানুহ বুলিহে ভাবোঁ, কিন্তু পাপ যিহেতু মানুহৰ এক সহজাত প্ৰবৃত্তি, সেইফালৰ পৰা দাউদৰো পাপ আছিল সঁচা, কিন্তু তেওঁ এজন ঈশ্বৰ বিশ্বাসী আৰু মহান ৰজা আছিল। এখন ডাঙৰ বগা কাগজৰ মাজত যদি এটা ক্ষুদ্ৰ বিন্দু থাকে তেন্তে কাগজখন নেদেখি ক্ষুদ্ৰ বিন্দুটোহে দেখা পোৱাটো স্বাভাৱিক কথা। নাইবা অগণন বগা ভেড়াৰ মাজত যদি এটা মাত্ৰ ক'লা ভেড়া থাকে তেন্তে বগাবিলাক দেখা নাপায়, ক'লা এটাহে দেখা পোৱাটো অতি স্বাভাৱিক। ঠিক একেদৰে দাউদৰ জীৱনো মহান কৰ্মৰাজিৰে পৰিপূৰ্ণ, কিন্তু তথাপিতো আমি তেওঁৰ পাপটোহে দেখা পাওঁ। কিন্তু দাউদৰ ক্ষেত্ৰত হলে আমাৰ মনোভাৱ সলনি কৰা উচিত, কাৰণ তেওঁ জীৱনত বহুতো ভাল কাম কৰিছিল। মেৰৰখীয়া এজন সৰু ল'ৰা দাউদ, সেই দাউদে মহাবীৰ গলিয়াথক বধ কৰিছিল, সেই দাউদে অভিজ্ঞতাৰে পৰিপুষ্ট হৈ বৃদ্ধ বয়সত লিখিব পাৰিছিল, যিহুৱা মোৰ ৰক্ষক, মোৰ কোনো অভাৱ নহব। সেই দাউদৰ কিছুমান গৌৰৱপূৰ্ণ কাৰ্য আমি এই অধ্যায়তেই দেখিবলৈ পাম। এতিয়াৰ পৰা আমি অৱশ্যে দ্বিতীয় চমুৱেলৰ 9 নম্বৰ অধ্যায় আলোচনা কৰিম। 9 নম্বৰ অধ্যায়টো অৱশ্যে মফিবোচতক লৈয়েই লিখা হৈছে। মফিবোছত আছিল জোনাথনৰ পুতেক আৰু চৌলৰ নাতিয়েক। এইখিনিতে আমি চৌলৰ বিষয়ে কিছু কথা পুনৰ অনুজ্ঞাই থোৱা ভাল হ'ব। তেওঁ আছিল দাউদৰ ঘোৰ শত্ৰু আৰু চকুৰ হুলস্বৰূপ। চৌলৰ মৃত্যুৰ পাছতে দাউদে তেওঁৰ সেনাবাহিনীক পুনৰ গঠন কৰিবলৈ আৰম্ভ কৰিছিল, কাৰণ সেই যুগৰ নিয়ম অনুসৰি কোনোবাই ৰজা হ'ব বিচাৰিলে তেওঁ আগৰ ৰজা আৰু সেই ৰজাৰ সিংহাসনৰ সকলো উত্তৰাধিকাৰীকেই বধ কৰি নিঃশেষ কৰিব লাগিব। তাৰ বাহিৰেও সিংহাসনৰ আন কোনো দাবীদাৰ থাকিলে তেওঁলোককো বধ কৰিব লাগিব। এই ব্যৱস্থাৰ দ্বাৰা নতুন ৰজাজনে তেওঁৰ সিংহাসন নিষ্কণ্টক কৰিব লাগিব, তেতিয়াহ'লে তেওঁৰ সিংহাসন সুৰক্ষিত হ'ব। গতিকে সেই যুগৰ নিয়ম অনুসৰি চৌলৰ উত্তৰাধিকাৰীৰ দ্বাৰা দাউদৰ মৃত্যু হ'ব লাগিছিল। কিন্তু চৌল আৰু জোনাথনৰ একেখন যুদ্ধতে মৃত্যু হোৱা অৱস্থাত জোনাথনৰ সৰু পুতেক এটা আছিল, আৰু এই পুতেকজনৰ নাম আছিল মফিবোছত। দাউদৰ হাতত মফিবোছতৰ মৃত্যু হ'ব বুলি ভাবি তেওঁক দাউদৰ দৃষ্টিৰ পৰা একেবাৰে লুকুৱাই থোৱা হৈছিল। এই মফিবোছত আছিল চৌলৰ সিংহাসনৰ প্ৰকৃত উত্তৰাধিকাৰী আৰু আনহাতে দাউদৰ চকুৰ হুলস্বৰূপ। এই মফিবোছতক বধ কৰি চৌলৰ সিংহাসনৰ শেষ উত্তৰাধিকাৰীৰ পৰা দাউদ নিশ্চিন্ত হ'ব পাৰিলেহেঁতেন, কিন্তু দাউদে তেনে কৰা নাছিল। তেওঁনো কি কৰিলে সেই বিষয়ে আমি পাওঁ 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদকেইটাত। 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিছো, শুনিবচোন। পাছে দাউদে সুধিলে, মই জোনাথনৰ কাৰণে যালৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, চৌলৰ বংশৰ এনে কোনো এতিয়াও অৱশিষ্ট আছেনে? তাতে চিবা নামেৰে চৌলৰ যি এজন দাস আছিল তাক দাউদৰ ওচৰলৈ মতালত ৰজাই তাক সুধিলে, তুমি চিবা হোৱানে? সি কলে, আপোনাৰ বন্দী সেয়ে হওঁ। পাছে ৰজাই সুধিলে, মই ঈশ্বৰলৈ চাই যাক দয়া কৰিব পাৰো চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট নাইনে? তাতে চিবাই ৰজাক কলে, জোনাথনৰ দুয়োখন ভৰি খুৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে। ৰজাই তাক সুধিলে, সি ক'ত আছে? চিবাই ৰজাক কলে, চাওক, তেওঁ লু দবাৰত অম্মিয়েলৰ পুতেক মাখিৰৰ ঘৰত আছে। প্ৰিয় শ্ৰোতা, চিবা চৌলৰ এজন দাস আছিল আৰু এওঁৱেই দাউদৰ পৰা মফিবোছতক লুকাই ৰখাত সহায় কৰিছিল। সেইকাৰণে এতিয়া দাউদে অৱশ্যে চিবাক সহজে বধ কৰিব পাৰিলেহেঁতেন, কিন্তু সেই কাম দাউদে কৰা নাই। তাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিল সেই বিষয়ে আমি 5 আৰু 6 নম্বৰ পদত পঢ়িছো। তেতিয়া দাউদ ৰজাই লুদবাৰলৈ মানুহ পঠাই অম্মিয়েলৰ পুতেক মাখিৰৰ ঘৰৰ পৰা তেওঁক অনালে। পাছে চৌলৰ নাতিয়েক জোনাথনৰ পুতেক সেই মফিবোছতে দাউদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি পৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দাউদে কলে, হে মফিবোছত, তেওঁ উত্তৰ কৰিলে, চাওক, আপোনাৰ দাস আছো। প্ৰিয় শ্ৰোতা, মফিবোছতে ভাবিছিল যে দাউদে তেওঁক বধ কৰিব, কিন্তু দাউদে তেনেকৈ ভবা নাছিল। বৰং দাউদে তেওঁক নাম ধৰি মাতিছিল আৰু মৰমেৰে কথা কৈছিল। 7 আৰু 8 নম্বৰ পদ চাওক। তেতিয়া দাউদে তেওঁক কলে, ভয় নকৰিবা, কিয়নো মই তোমাৰ পিতৃ জোনাথনৰ কাৰণে অৱশ্যে তোমালৈ দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম, আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা। তাতে তেওঁ প্ৰণিপাত কৰি কলে, আপোনাৰ দাস মইনো কোন যে মৰা কুকুৰৰ সদৃশ যি মই মোলৈ আপুনি দয়া কৰিছে? প্ৰিয় শ্ৰোতা, মফিবোছতে দাউদক অতিশয় ভয় কৰিছিল যদিও দাউদে মৰমেৰে তেওঁৰ ভয় আঁতৰাইছিল। তাৰ পাছত তেওঁৰ পিতৃৰ ৰাজ্যবোৰ তেওঁক ঘূৰাই দিয়ে আৰু সেইদিনাৰে পৰা তেওঁক দাউদৰ মেজত একেলগে ভোজন কৰিবলৈ কয়। এইখিনিতে মফিবোছতৰ মনৰ প্ৰতিক্ৰিয়া মন কৰক। তেওঁ নিজকে মৰা কুকুৰ বুলি কৈছে, কাৰণ এজন ৰজাৰ আগত আন এজন উত্তৰাধিকাৰী থাকিলে তেওঁৰ মৃত্যু অনিবাৰ্য বুলি জানিছিল। সেইকাৰণে তেওঁ নিজকে মৰা কুকুৰ বুলি কৈছিল, কিন্তু দাউদে কৈছিল, তুমি মৰা কুকুৰ নহয়, তুমি মোৰ মৰমৰ জোনাথনৰ পুত্ৰ, তুমি মোৰ পুত্ৰস্বৰূপ, তোমালৈ মই দয়া কৰিম আৰু তুমি সদায় মোৰ মেজত একেলগে ভোজন কৰিবা। 9 আৰু 10 নম্বৰ পদ। পাছে ৰজাই চৌলৰ দাস সেই চিবাক মতাই কলে, মই তোমাৰ প্ৰভুৰ পুত্ৰক চৌলৰ আৰু তেওঁৰ সৰ্বস্বকে দিলো, এই হেতুকে তুমি আৰু তোমাৰ পুবিলাকে আৰু তোমাৰ বন্দীবিলাকেও তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ নিমিত্তে তাত উৎপন্ন হোৱা শস্য আনি দিবা। কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজত ভোজন কৰিব। সেই চিবাৰ 15টা পুতেক আৰু 20টা বন্দী আছিল। প্ৰিয় শ্ৰোতা, চিবাৰ এটা ডাঙৰ পৰিয়ালেই আছিল। সেইকাৰণে ডায়ুদে চৌলৰ গোটেই দেশবোৰ মফিবোচতক ঘূৰাই দিয়ে যদিও তাৰ চোৱা চিতাৰ দায়িত্ব চিবাক দিয়ে আৰু মফিবোচতক নিজৰ লগত থাকিবলৈ দিয়ে। এইবাৰ 11 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি দিছো। পাছে চিবাই ৰজাক কলে, মোৰ প্ৰভু মহাৰাজে তেওঁৰ এই দাসক যি আজ্ঞা দিছে সেইদৰে তেওঁৰ এই দাসে সকলোকে কৰিব। তাতে মফিবোচতে ৰাজকোঁৱৰৰ এজনৰ দৰে ৰজাৰ মেজত ভোজন কৰিবলৈ ধৰিলে। সেই মফিবোচতৰ মিখা নামেৰে এটি সৰু পুতেক আছিল। চিবাৰ ঘৰত থকা আটাই লোক মফিবোচতৰ বন্দী হল, কিন্তু মফিবোচতে জিৰচালেমত নিবাস কৰিলে, কিয়নো তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰে আৰু তেওঁৰ দুয়োখন ভৰি খুৰা আছিল। প্ৰিয় শ্ৰোতা, ডায়ুদে মফিবোচতক যেনেদৰে ব্যৱহাৰ কৰিছিল সেয়া যে আচৰিত আছিল তাক কোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু ইয়াৰ লগত গভীৰ আত্মিক বিষয়ো নিহিত হৈ আছে। সেইবোৰ কথা আপোনাৰ লগত অলপ আলোচনা কৰিব আমি বিচাৰিছো। প্ৰথম কথা হ'ল, মফিবোচত যেনেদৰে খুৰা আছিল ঠিক তেনেদৰে ঈশ্বৰৰ সন্তানসকলেও নিজকে ঈশ্বৰৰ দৃষ্টিত খুৰা যেন অনুভৱ কৰে। এই বিষয়ে ৰোমিয়া 3:15-16 কোৱা হৈছে, সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী, সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়। এয়া হল ঈশ্বৰে মানুহৰ অন্তৰ পৰীক্ষা কৰাৰ পাছত লোৱা ফলাফল। আমাৰ ভৰিয়ে আমাক সদায় বিপথে চলায়। আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলো, প্ৰতিজনে নিজ নিজ বাট লৈছিলো, আৰু যীহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। হিতোপদেশ 16 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত কোৱা হৈছে, কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয় কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। আমাৰ ভৰিয়ে আমাক বিপদত পেলায়। আনহাতে ভৰি আৰু মনৰ এটা ওচৰ সম্বন্ধ আছে। সেই কথা মনত ৰাখিয়েই ডায়ুদে তেওঁৰ জীৱনৰ বাকীচোৱাত এজন খুৰা ল'ৰাক লগত ৰাখিছিল আৰু নিজৰ মেজত খাবলৈ দিছিল। এই বিষয়ে ডায়ুদে গীতমালা 56 নম্বৰ গীতৰ 13 নম্বৰ পদত কৈছে, কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা, জীৱিতবিলাকৰ দৃষ্টিত ঈশ্বৰৰ সাক্ষাতে অহা যোৱা কৰিবলৈ তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা। তাৰপিছত 73 নম্বৰ গীতৰ 2 নম্বৰ কলিত পুনৰ ডায়ুদে কৈছে, কিন্তু মোৰ ভৰি হলে প্ৰায় লৰিছিল, মোৰ খোজ প্ৰায়ে পিছলি গৈছিল। গতিকে খুৰা হোৱাৰ প্ৰকৃত অৰ্থ তেওঁ বুজি পাইছিল। সেইকাৰণে তেওঁ পুনৰ 116 নম্বৰ গীতৰ 8 নম্বৰ কলিত কৈছে, কাৰণ তুমি মৃত্যুৰ পৰা মোৰ প্ৰাণ, চকুলোৰ পৰা মোৰ চকু আৰু উজুতি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱে খুৰা, আনহাতে আত্মাত হলে আমি সকলোৱে দুষ্ট। মানুহৰ আত্মাৰ বিষয়ে জিৰিমিয়া 17:9 কোৱা হৈছে, মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি, কোনে তাক বুজিব পাৰে। পৌলেও এই একে কথাকে কৈছে যে ভাল কাম কৰিবলৈ মোৰ ইচ্ছা আছে কিন্তু সাধন কৰিবলৈ শক্তি নাই, কাৰণ মোৰ মাংসত উত্তমতা বাস নকৰে। গতিকে প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰৰ দৃষ্টিত খুৰা আৰু কপটীয়া। সেইকাৰণে প্ৰভু যীশুৱে কৈছে, স্বৰ্গত থকা পিতৃৰ ওচৰলৈ কোনেও আহিব নোৱাৰে, একমাত্ৰ মোৰ যোগেদিহে আহিব লাগিব, কাৰণ ময়েই বাট, সত্য আৰু জীৱন। দ্বিতীয় কথা হ'ল, ডায়ুদে মফিবোচতক জনাও নাছিল আৰু চিনিও পোৱা নাছিল, কিন্তু জোনাথনৰ পুতেক বুলিহে তেওঁক ৰাখিছিল, কাৰণ তেওঁ মফিবোচতৰ যোগেদি জোনাথনকেই দেখা পাইছিল আৰু জোনাথনক তেওঁ অতিশয় ভাল পাইছিল। আনকি তিৰোতাৰ প্ৰেমতকৈও তেওঁ জোনাথনক বেছি ভাল পাইছিল। জোনাথনৰ মৰমৰ কাৰণে ডায়ুদে যেনেকৈ মফিবোচতক ৰাখিছিল ঠিক তেনেকৈ প্ৰভু যীশুৰ মৰমৰ কাৰণে ঈশ্বৰে আমাক তেওঁৰ ওচৰত ৰাখে, কাৰণ খ্ৰীষ্টৰ যোগেদি ঈশ্বৰে আপোনাক আৰু মোক চায়। এই বিষয়ে ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত কোৱা হৈছে, যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ বাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। হয় প্ৰিয় শ্ৰোতা, আমি খুৰা, কপটীয়া, অপথে যোৱা, ঈশ্বৰৰ পৰা হেৰাই থকা এনেকুৱা অৱস্থাৰ লোক। আমি ঈশ্বৰক চিনি নাপাওঁ আৰু তেওঁৰ ওচৰলৈ অহাৰ কোনো পথ আমি নাজানো। কেৱল প্ৰভু যীশুখ্ৰীষ্টই হ'ল সেই পথ। আপুনি এই পথৰ পথিক হৈছেনে নাই? যদি হোৱা নাই তেন্তে পলম নকৰিব, এতিয়াই এই পথ গ্ৰহণ কৰক। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছত আমি খুৰা হলেও, আমি পাপত পতিত আত্মিক ৰোগী হলেও পিতৃ ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হওঁ। আমাৰ নিজৰ গুণত নহয়, কিন্তু পিতৃ ঈশ্বৰে পুত্ৰ যীশুক প্ৰেম কৰাৰ গুণত, পুত্ৰ যীশুতেই আমাক তেওঁ মৰমেৰে আঁকোৱালি লয়। সেই কথা বাৰু আপুনি গভীৰভাৱে চিন্তা কৰি চাইছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
বন্ধু হবার কাম না।